যিচয়া 28 অধ্যায় জিৰুচালেমৰ অধ্যক্ষসকলৰ বিৰুদ্ধে কোৱা বাক্য। ইফ্ৰইমৰ মতলীয়াসকলৰ অহংকাৰৰ ৰাজমুকুট আৰু দাক্ষাৰখেৰে পৰাজিত হোৱাসকলৰ উবৰোৱা উপত্যকাৰ মূৰত থকা জয় পৰা সুন্দৰ ভূষণস্বৰূপ ফুলৰ সন্তাপ হ'ব। চোৱা, প্ৰভুৰ এজন পৰাক্ৰমী আৰু বলৱান লোক আছে, শিলৰ ধুমুহাৰ দৰে, ধ্বংসাত্মক প্ৰচণ্ড বতাহৰ দৰে, তললৈ নিয়া প্ৰবল ঢল পানীৰ সোঁতৰ দৰে তেওঁ নিজৰ হাতেৰে পৃথিৱীক প্ৰহাৰ কৰিব। ইফ্ৰইমৰ মতলীয়াবোৰৰ অহংকাৰৰ ৰাজমুকুট ভৰিয়ে গচকা হ'ব। ঘামকালৰ পূৰ্বতে হোৱা প্ৰথমে পকা যি ডিমৰু গুটিক লোকে দেখা মাত্ৰেই চকু দিয়ে আৰু হাতত পৰিলে গিলি পেলায়। উবৰা উপত্যকাত মূৰত থকা সুন্দৰ ভূষণস্বৰূপ তাৰ জয় পৰা ফুলটি সেই গুটিৰ দৰে হ'ব। সেইদিনা বাহিনীসকলৰ জিহুৱা নিজৰ প্ৰজাসকলৰ অৱশিষ্ট ভাগৰ বাবে সুন্দৰ ৰাজমুকুট আৰু শোভা কৰোতা মুকুটস্বৰূপ হ'ব। বিচাৰ আসনত বহাজনৰ বাবে ন্যায় বিচাৰৰ আত্মা আৰু তেওঁলোকৰ দুৱাৰত শত্ৰুবোৰক ঘূৰাই অনা লোকসকললৈ বল হ'ব। কিন্তু দাক্ষাৰখেৰে ভ্ৰান্ত আৰু সুৰাপানেৰে বিপদগামী হৈছে, পুৰোহিত আৰু ভাববাদী সুৰাপানেৰে ভ্ৰান্ত হৈছে আৰু তেওঁলোক দাক্ষাৰখেৰে নষ্ট হৈছে। সুৰা প্ৰাণেৰে বিপদগামী হৈছে আৰু দৰ্শনৰ ভ্ৰান্ত হৈছে আৰু বিচাৰত বিচলিত হৈছে, কিয়নো আটাই মেচ বমিৰে পূৰ হৈ আছে, কোনো পৰিষ্কাৰ স্থান নাই। তেওঁ কাক জ্ঞান শিকাব আৰু কাকনো বাৰ্তা বুজাব? গাখীৰ এৰুৱা আৰু পিয়া খাব নিদিয়া কেঁচুৱাসকলক নে? কিয়নো আজ্ঞাৰ উপৰিও আজ্ঞা, আজ্ঞাৰ উপৰিও আজ্ঞা, নিয়মৰ উপৰিও নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ। বাস্তৱিকতে তেওঁ নিন্দক উঠেৰে আৰু বিদেশী জীৱাৰে তেওঁ এই লোকসকলক কথা ক'ব। তেওঁ অতীতত তেওঁলোকক কৈছিল, এইয়ে জিৰণি, তোমালোকে ভাগৰুৱাজনক জিৰণি দিয়া, আৰু এইয়ে বিশ্ৰাম, কিয়নো তেওঁলোকে শুনা নাছিল। সেয়ে তেওঁলোকে গৈ যেন উজুতি খাই চিট হৈ পৰি ভগ্ন হ'ব আৰু ফাণ্ডত ধৰা পৰিব। সেইবাবে তেওঁলোকলৈ জিহুৱাৰ বাক্য আজ্ঞাৰ উপৰিও আজ্ঞা, আজ্ঞাৰ উপৰিও আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ হ'ব। জিৰুচালেমৰ লোকসকলক শাসন কৰাজন সেই নিন্দক লোকসকল, জিহুৱাৰ বাক্য শুনা। তোমালোকে কৈছিলা, আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলোঁ আৰু চিউলৰ সৈতে আমাৰ চুক্তি আছে, সেয়ে যেতিয়া পলয় কৰা বিচাৰ মাজেৰে যাব তেতিয়া আমাৰ ওচৰ নাচাপিব, কিয়নো আমি মিছাক আমাৰ আশ্ৰয় আৰু চলক আমাৰ লুকুৱাৰ ঠাই কৰিলোঁ। এইকাৰণে প্ৰভু যীহুৱাই কৈছে, চোৱা, মই চিউনৰ ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল আৰু দৃঢ়কৈ বহুৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যিজনে বিশ্বাস কৰিব তেওঁ অধৈৰ্য নহ'ব। মই ন্যায় বিচাৰক পৰিমাণজৰী আৰু ধাৰ্মিকক ওলোমজৰী কৰিম। তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুৱা স্থানক বানপানীয়ে তললৈ লৈ যাব। মৃত্যুৰ সৈতে কৰা তোমালোকৰ নিয়মটি মচি পেলোৱা হ'ব আৰু চিউলৰ সৈতে কৰা চুক্তি স্থিৰ নাথাকিব। প্লাৱন কৰা ঢল পানী দেশৰ মাজেদি গ'লে তোমালোকক তাৰ দ্বাৰাই গচকি পেলোৱা হ'ব। সি যিমানবাৰ দেশৰ মাজেদি যাব সিমানবাৰ তোমালোকক প্লাৱিত কৰিব, কিয়নো সি প্ৰতি ৰাতিপুৱা আৰু দিনত ও ৰাতিও দেশৰ মাজেদি যাব। যেতিয়া বাৰ্তাটি বুজিব তেতিয়া কেৱল আতংক হ'ব, কিয়নো মানুহে ভৰি মেলিবলৈ খাট অতি চুটি আৰু গাত ল'বলৈ কাপোৰ অতি ঠেক হৈছে। জিহুৱাই নিজৰ কাৰ্য নিজৰ নজনা নুশুনা বেপাৰ নিজৰ নজনা নুশুনা বেপাৰ হামফল কৰিবলৈ। পৰাচীন পৰ্বতত যেনেকৈ উঠিছিল তেনেকৈ উঠিব, আৰু গিবিয়ন উপত্যকাত যেনেকৈ ক্ৰুদ্ধ কৰিছিল তেনেকৈ ক্ৰুদ্ধ কৰিব। এতিয়া সেইকাৰণে নিন্দা নকৰিবা বা তোমালোকৰ বাণ শকত হ'ব, কিয়নো মই বাহিনীসকলৰ জিহুৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ। তোমালোকে মনোযোগ দি মোৰ কথা শুনা, মনোযোগী হৈ মোৰ বাক্য শুনা। গুটি সিঁচিবলৈ জানো খেতিয়কে দিনটো হাল বায়, তেওঁ জানো সদায় খলি কাটে আৰু নিজৰ মাটিৰ চপৰাৰ জানো সদায় ভাঙে। মাটি সমান কৰাৰ পাছত তেওঁ জানো কালজিৰা নবয় আৰু ভোগজিৰা নিহিছে। শাৰী শাৰী কৰি ঘেঁহু আৰু নিৰূপিত ঠাইত জপ আৰু তাৰ কিনাৰে কিনাৰে জনাৰ ধান জানো নবয়। তেওঁ ঈশ্বৰে তেওঁক শিক্ষা দিয়ে আৰু তেওঁক জ্ঞানেৰে শিক্ষা দিয়ে। তাৰ উপৰিও কালজিয়া মৰণা মৰা যন্ত্ৰেৰে মৰা নাযায় আৰু ৰথৰ চক্ৰ ভোগজিৰাৰ ওপৰত চলোৱা নাযায়, কিন্তু কালজিয়া বাৰীৰে আৰু ভোগজিৰা লাখুটিৰে মৰা যায়। পিঠাৰ শস্য গুৰি কৰিব লগা হয় কিন্তু সদায় মৰণা মৰাত লাগি নাথাকে, আৰু তেওঁ তাৰ ওপৰেদি যন্ত্ৰৰ চক্ৰ চলাই হয় কিন্তু নিজৰ ঘোঁৰাবোৰেৰে তাক গুৰি নকৰে। যিজনা শিক্ষাত আশ্চৰ্য আৰু প্ৰজ্ঞাত মহান, বাহিনীসকলৰ সেই জিহুৱাৰ পৰা এয়াও ওলাইছে।